নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডংকামুকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ, আৰক্ষীৰ গুলীচালনাত আৰু এজন লোক আহত। কাইলৈৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে সদৌ সমুকিল সন্থাৰ এখন বিশেষজ্ঞ সমিতি গঠন আৰু মধুপুৰ সত্ৰত কাইলৈৰে পৰা মধুপুৰ মহোৎসৱ। এতিয়া শুনক বিতং বাতৰি। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰাৰ অধীনত 5 জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা সত্ত্বেও আজি ডংকামুকামৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকলক ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আজিও আৰক্ষীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহত হয়। প্ৰতিবাদকাৰীৰ আক্ৰমণত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ বাতৰি আহিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ডংকামুকামত উপস্থিত হোৱা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু আইন শৃংখলা শাখাৰ আৰক্ষী মহাপৰিদৰ্শক শিৱপ্ৰসাদ গাঞ্জালাই পৰিস্থিতিৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে অঞ্চলটোৰ পৰিস্থিতি সম্পৰ্কত এইদৰে কয়।
ভাইলেঞ্চত আগ নবাঢ়ে, আমি প্ৰগ্ৰেছৰ ডেভেলপমেণ্টৰ ৰাহত আছো। চ' ইটো ৰাহতে চলিব লাগে, কোনো ভাইলেঞ্চৰ দৰকাৰ নাই। আৰু যেনে মানে ভাইলেঞ্চ কৰিব তেতিয়া পুলিচক একশ্যন ল'ব লাগিব। আমি এতিয়া ৰাইজৰ লগত মিলি চলিব বিচাৰি আছো আৰু ৰাইজে সহায় কৰি আছে। আপুনিবিলাকে ৰাইজক বুজাওক, আপোনাৰ মাধ্যমতো ৰাইজক বুজাওক যে চিটুৱেশ্যন ইজ ট'টেলি আণ্ডাৰ কণ্ট্ৰ'ল আৰু লাহে লাহে নিজৰ নিজৰ ঘৰ যাব লাগে। ইয়াত কালিৰ পৰা স্থিতিটো একদম সামান্য নৰ্মেল হ'ব।
আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰণোজ পেগু বৰ্তমান ডংকামুকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি সম্পৰ্কে মুখ্যমন্ত্ৰীক অৱগত কৰাই আছে। পশ্চিম কাৰ্বি আংলঙলৈ নিৰাপত্তা বাহিনীৰ অতিৰিক্ত দলো প্ৰেৰণ কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা 15 দিন ধৰি আন্দোলন চলাই আহিছে। কালি আন্দোলনকাৰীক আৰক্ষীয়ে খেদি পঠিয়াবলৈ চেষ্টা কৰা অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় আৰু 3 জন প্ৰতিবাদকাৰী গুলীবিদ্ধ হয়। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত কাইলৈৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। 14 দিনীয়াকৈ হ'বলগীয়া গ্ৰন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে।
হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় আৰু এই অনুষ্ঠানত এগৰাকী বিশিষ্ট অতিথিরূপে উপস্থিত থাকিব প্রথিত যথা লেখক আৰু গোটেই ভারতবর্ষের এগারী বিখ্যাত লেখক গ্রন্থকার আমিষ ত্রিপাঠী আৰু অসম সাহিত্য সভার সভাপতি ডাঙরিয়াও এই কথা।
সদৌ অসম উকিল সন্থাই ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদস্য উকিল সন্থাৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে নিজাববীয়াকৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই বিশেষজ্ঞ সমিতিখনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ফৌজদাৰী গোচৰৰ লগতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ গোচৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা 3খন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন পৰ্যবেক্ষণ কৰিব আৰু এই ক্ষেত্ৰত সময়োপযোগী সিদ্ধান্ত ল'ব। সদৌ অসম উকিল সন্থাৰ সভাপতি শৈলেন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে এই কথা প্ৰকাশ কৰিছে। তেওঁলোকে লগতে কয় যে বিশেষজ্ঞ সমিতিখনে প্ৰয়োজন সাপেক্ষে চৰকাৰী পক্ষই কিবা সহায় বিচাৰিলেও সহযোগিতা আগবঢ়াব। জ্যেষ্ঠ অধিবক্তা কমল আগৰৱালা, ডেভিড লেজাৰ, শৈলেন্দ্ৰ দাস, অজিত বৰগোহাঁই, জিয়াউল কামাৰ, আনন্দ কুমাৰ ভূঞা, মানস শৰণীয়া, ৰমেশ কুমাৰ জৈন আৰু বিজন মহাজনক উপদেষ্টা, লগতে দীপক কুমাৰ দাস আৰু শান্তম খান্তক আহ্বায়ক আৰু 7গৰাকী অধিবক্তা সদস্য হিচাপে লৈ এই বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2025ৰ প্ৰাপক হিচাপে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰিৰ নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণৰ নাম ঘোষণা কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰাপকগৰাকীৰ নাম ঘোষণা কৰে। 27 ডিচেম্বৰত লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত দিনৰ 11 বজাত লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰচাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰি আহিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কাইলৈ দুপৰীয়া 2 বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱ কাৰ্যসূচীৰ আৰম্ভ হ'ব। উল্লেখযোগ্য যে মধুপুৰ সত্ৰত যোৱা 30 বছৰ ধৰি এই মহোৎসৱ পালন কৰি অহা হৈছে। অসম শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন পৰ্টেল মুকলি কৰিছে। শাৰীৰিক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। 18ৰ পৰা 70 বছৰ বয়সৰ শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ জৰিয়তে 3 লাখৰ পৰা 6 লাখ টকালৈ আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ বাবে অনলাইন পৰ্টেলত 7 জানুৱাৰী নিশা 12 বজালৈ আবেদন কৰিব পাৰিব। বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্ৰামীণ বা জি ৰামজি আঁচনি কাৰ্যকৰী কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। তেওঁ কৃষকসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আগুৱাই অহাৰ বাবে আহান জনায়। উল্লেখযোগ্য যে এই অভিলাষী আঁচনিখনৰ অধীনত 1,51,000 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ লোৱা হৈছে। শ্ৰমিকসকলক পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে বিধিগতভাৱে বৰ্তমান 125 দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে। এই আঁচনিখন সন্দৰ্ভত আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশ অনুযায়ী আজি নিশা 8:02 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে এটা পডকাষ্ট প্ৰচাৰ কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে এই পডকাষ্টত অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংবাদদাতা আমিনুল হক যোদ্ধাৰ আৰু সম্পাদক কাৰ্যবাহী পৰিস্মিতা দিহিঙীয়াই। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী বাতৰি বিভাগৰ ইউটিউব চেনেলযোগে প্ৰচাৰিত হ'ব। শিলচৰত আজি আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিলপাৰৰ সিংগিৰ খালৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুঠ 4,80,00,000 টকা ব্যয় সাপেক্ষে এই দলংখন সম্পূৰ্ণ হলে যান বাহন চলাচলত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কাছাৰৰ আয়ুক্ত মৃদুল যাদৱৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। মন্ত্ৰী পীযুষ হাজৰিকাই আধাৰশিলা স্থাপন কৰি কয় যে এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ পানী নিষ্কাশন ব্যৱস্থা উন্নত হ'ব আৰু বৰষুণৰ পানী জমা সমস্যাৰ সমাধান হ'ব। নিৰ্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ 1,830 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 31,486লৈ বৃদ্ধি পাব। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে পূৰ্বে ৰাজ্যখনত 29,656টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল। নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এটা ভোটগ্ৰহণ কেন্দ্ৰত 1,200তকৈ অধিক ভোটদাতাই ভোটদান কৰিব নোৱাৰিব। এই নিৰ্দেশনামৰ্মে ৰাজ্যৰ নিৰ্বাচন বিভাগে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰ্দিষ্ট সংখ্যক ভোটদাতাক ভোটদানৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ দেশত নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে। সকলো দিশ চালি জাৰি চাই নিৰ্বাচন আয়োগে ৰাজ্যখনত অহা বছৰ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুমোদন জনায়। ইপিনে ৰাজ্যত সম্প্ৰতি ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংশোধনী অব্যাহত আছে। 2026 চনৰ 1 জানুৱাৰী ভিত্তিবৰ্ষ হিচাপে লৈ চলি থকা এই প্ৰক্ৰিয়াৰ অধীনত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ কৰিছে। অহা 27 ডিচেম্বৰত খসৰা ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই তালিকাক লৈ জনসাধাৰণে অহা বছৰৰ 22 জানুৱাৰীৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ পাছত 1 ফেব্ৰুৱাৰীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। এই তালিকা নতুনকৈ সংযোজিত ভোটগ্ৰহণ কেন্দ্ৰসমূহক লৈ প্ৰকাশ কৰা হ'ব। ইয়াৰ ফলত পূৰ্বে অন্য ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা একাংশ ভোটদাতাই সমীপৰ 8 ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ডংকামুকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ। আৰক্ষীৰ গুলীচালনাত আৰু এজন লোক আহত। কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা আৰু মধুপুৰ সত্ৰত কাইলৈৰে পৰা মধুপুৰ মহোৎসৱ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া 6 বজাত।